পৰিয়া আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ প্ৰতিখন জিলাতে কাইলৈ স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণ। 19 জুলাইত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে নাগালেণ্ডৰ মন জিলাত ভূমিস্খলন হোৱা বুলি NESACৰ প্ৰতিবেদনত প্ৰকাশ। আৰু প্ৰচণ্ড গৰমৰ বাবে শ্ৰীভূমি জিলাৰ বিদ্যালয়ৰ পাঠদানৰ সময় সলনি। সমগ্ৰ দেশতে কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। ৰাজ্যৰ ভিন্ন প্ৰান্ততো স্বাধীনতা দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰিব। খানাপাৰাত হ'বলগীয়া কুচকাৱাজ আৰু সাংস্কৃতিক কাৰ্যসূচীৰ অনুশীলন পূৰ্ণগতিত অব্যাহত আছে। স্বাধীনতা দিৱসৰ কুচকাৱাজত এইবাৰ প্ৰথমবাৰৰ বাবে বিহু সংযোজন কৰা হ'ব। SFS স্কুলৰ ছাত্ৰীসকলৰ বেণ্ডে পৰিৱেশন কৰিবলগীয়া বিহু এইবাৰৰ কুচকাৱাজৰ মূল আকৰ্ষণৰূপে বিবেচিত হৈছে। খানাপাৰাত হ'বলগীয়া স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভত এয়া আকাশবাণীৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰাৰ প্ৰতিবেদন।
কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস, দেশৰ লগতে অসমতো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। প্ৰতি বছৰৰ দৰে এইবাৰো অসম চৰকাৰৰ উদ্যোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে 80 সংখ্যক স্বাধীনতা দিৱস পালন কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ পুৱা 9 বজাত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। একেদৰে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম আৰক্ষী, বীৰাংগনা, CRPF, SSB, NCCকে ধৰি 25টা দলে পেৰেডত অংশ ল'ব। ইপিনে স্বাধীনতা দিৱস উপলক্ষে মহানগৰ আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। খানাপাৰা, জালুকবাৰী, চন্দ্ৰপুৰকে ধৰি মহানগৰীৰ প্ৰতিটো প্ৰৱেশ পথৰ লগতে মহানগৰীৰ বিভিন্ন স্থানত দুচকীয়া চাৰিচকীয়া বাহনসমূহ আৰক্ষীয়ে তন্ন তন্নকৈ তালাচী চলোৱা পৰিলক্ষিত হৈছে।
ইয়াৰ সমান্তৰালভাৱে বিভিন্ন জিলা সদৰত মন্ত্ৰী বিধায়কসকলে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়তো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণি চৌহদত পুৱা 8 বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও বানৰ বিভীষিকা এতিয়াও সম্পূৰ্ণৰূপে আঁতৰা নাই। পানী শুকাইছে যদিও বোকা, পলস আৰু ধবংসাৱশেষে প্ৰভাৱিত এলেকাসমূহত কদৰ্য পৰিস্থিতিৰ সৃষ্টি কৰিছে। ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। সাম্প্ৰতিক বানত 370খন গাঁৱৰ 77,542 লোক প্ৰভাৱিত হোৱাৰ লগতে 9,908.85 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 103 হৈছেগৈ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ সমীপৰ গাড়ীগাঁৱৰ পৰা পূব ধাৰাপুৰ সংযোগী এখন দলং মুকলি কৰে। 2,65,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰা এই দলংখনে গুৱাহাটী মহানগৰৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। কাৰ্যসূচীৰ পাছতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই বৰুৱাপাৰাৰ 2 নম্বৰ উপপথত এটা কালভাৰ্ট মুকলি কৰাৰ কথা। মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণতে কেওটপাৰাত থকা শ্ৰী শ্ৰী মা মনসা মন্দিৰো দৰ্শন কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে বৰপেটা আৰু বজালী জিলাত স্বাস্থ্য আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত নতুন সংযোজন ঘটাই আজি 3টা প্ৰকল্পও মুকলি কৰিব। ইয়াৰ ভিতৰত বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত 26 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা মাতৃ আৰু শিশু চিকিৎসালয়, 12 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা সৰভোগ মহকুমা অসামৰিক চিকিৎসালয় আৰু বজালীত 16 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা শ্বহীদ মদন ৰাউতা মহকুমা অসামৰিক চিকিৎসালয় আছে। উদ্বোধনী অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংঘল মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ৰাজ্যৰ নদীসমূহত প্ৰথমবাৰৰ বাবে চলোৱা বিস্তৃত জৰীপত মুঠ 635টা শিহু থকাৰ তথ্য পোহৰলৈ আহিছে। কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্ৰ, গংগা, মেঘনা আদি নদীত পোৱা এই বিশেষ প্ৰজাতিৰ শিহুৰ সংৰক্ষণৰ বাবে বিস্তৃত কাৰ্য পৰিকল্পনা যুগুতাই উলিয়াইছে। এই পৰিকল্পনাৰ অধীনত ডলফিন আৰু ইয়াৰ বসতিস্থলৰ সংৰক্ষণৰ বাবে সংশ্লিষ্ট পক্ষসমূহৰ ভূমিকা চিনাক্ত কৰা হৈছে। সাংসদ তেৰছ গোৱালাই সোধা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ দপ্তৰৰ মন্ত্ৰী কীৰ্তিবন্ধন সিঙে ৰাজ্যসভাত এই কথা সদৰি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে 2021ৰ পৰা 2023 চনলৈ প্ৰজেক্ট ডলফিনৰ অধীনত চলোৱা এই জৰীপত ব্ৰহ্মপুত্ৰ, গংগা আৰু ব্যাস নদীক সামৰি লোৱা হয়। এই জৰীপত দেশত মুঠ 6,324টা শিহুৰ উপস্থিতি ধৰা পৰে। অসমত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সোৱণশিৰি, বেকী, তুলসী, কপিলি আৰু বৰাক নৈত চলোৱা জৰীপত 635টা ডলফিন থকাৰ তথ্য পোৱা যায়। কেন্দ্ৰীয় চৰকাৰে বন্যপ্ৰাণীৰ বসতিস্থলৰ উন্নয়ন আঁচনিৰ অধীনত ডলফিনসহ বিভিন্ন বন্যপ্ৰাণীৰ সংৰক্ষণৰ বাবে ৰাজ্যসমূহলৈ সাহায্য আগবঢ়াই আহিছে বুলি মন্ত্ৰীগৰাকীয়ে এই চেগতে উল্লেখ কৰে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। আকাশবাণীয়ে সন্ধিয়া 7 বজাৰ পৰা ৰাষ্ট্ৰপতিৰ ভাষণ পোনপটীয়াকৈ প্ৰচাৰ কৰিব। দূৰদৰ্শনৰ সকলো চেনেল যোগেও এই ভাষণ সম্প্ৰচাৰ কৰা হ'ব। হিন্দী আৰু ইংৰাজী ভাষণৰ ঠিক পাছতেই দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্ৰসমূহে নিজ নিজ আঞ্চলিক ভাষাত ৰাষ্ট্ৰপতিৰ ভাষণ সম্প্ৰচাৰ কৰিব। আকাশবাণীয়ে নিশা 9:30 বজাত ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া 7:10 বজাত প্ৰচাৰ হোৱা অসমীয়া বাতৰি সন্ধিয়া 7:50 বজাত প্ৰচাৰ কৰা হ'ব। ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ সংস্কাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ স্বীকৃতি লাভ কৰিছে। আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত চৰকাৰী চিকিৎসালয়সমূহে লাভ কৰা ধন, চিকিৎসালয়ৰ আন্তঃগাঁথনি, চিকিৎসা সঁজুলি আৰু ৰোগীৰ কল্যাণৰ বাবে পুনৰ বিনিয়োগৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিষয়ক সংসদীয় স্থায়ী সমিতিয়ে বাস্তৱসন্মত আৰু সমগ্ৰ দেশতে ৰূপায়ণযোগ্য আৰ্হি হিচাপে স্বীকৃতি দিছে। সমিতিখনে দেশৰ আন ৰাজ্যসমূহ, চৰকাৰী চিকিৎসালয়সমূহেও যাতে এই আৰ্হি গ্ৰহণ কৰিব পাৰে তাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ক প্ৰয়োজনীয় নীতি নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি এই স্বীকৃতিৰ বাবে সংসদীয় সমিতিৰ অধ্যক্ষ প্ৰফেচাৰ ৰামগোপাল যাদৱ আৰু সমিতিৰ অন্য সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰে। উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ NESSCয়ে 19 জুলাইৰ পুৱা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে নাগালেণ্ডৰ মন জিলাত ভূমিস্খলন হোৱা বুলি সদৰি কৰিছে। অবিৰত ধাৰাষাৰ বৰষুণৰ ফলত নামি অহা ঢলে অসমৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ পূৰ্বতে কেতিয়াও বানৰ কবলত নপৰা কেতবোৰ অঞ্চলত প্ৰলয়ংকৰী বানৰ সৃষ্টি কৰিছিল। প্ৰতিবেদনত প্ৰকাশ পোৱা মতে 19 জুলাইত নাগালেণ্ডত স্বাভাৱিকতকৈ 181% অধিক বৰষুণ হৈছিল। সেইদিনা বিশেষকৈ মোকক্সাঙত স্বাভাৱিকতকৈ 493%, ৱাখাত 108% আৰু মন জিলাত স্বাভাৱিকতকৈ 45% বেছি বৰষুণ হৈছিল। ইয়াৰ উপৰি অসমৰ চৰাইদেউ আৰু শিৱসাগৰ জিলাতো সেইদিনা প্ৰবল বৰষুণ হৈছিল। ইয়াৰ ফলত জিলা দুখনৰ ঠাই বিশেষে অভূতপূৰ্ব বানৰ সৃষ্টি হৈছিল। NESSCয়ে নাগালেণ্ডৰ মন জিলাৰ ভূমিস্খলন সন্দৰ্ভত প্ৰকাশ কৰা প্ৰাৰম্ভিক প্ৰতিবেদনত এই তথ্য পোহৰ লৈ আহিছে। প্ৰচণ্ড গৰমৰ বাবে শ্ৰীভূমি জিলাৰ বিদ্যালয়ত পাঠদানৰ সময় সলনি কৰা হৈছে। কাছাৰ বিদ্যালয় পৰিদৰ্শক তথা জিলা প্ৰাথমিক বিষয়াই জাৰি কৰা নিৰ্দেশ অনুসৰি আজিৰে পৰা জিলাখনৰ প্ৰাথমিক বিদ্যালয়সমূহত পুৱা চাৰে সাত বজাৰ পৰা দুপৰীয়া 12 বজালৈ পাঠদান হৈছে। জিলাখনৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহতো পুৱা 7:30 বজাৰ পৰা 1 বজালৈ পাঠদানৰ ব্যৱস্থা কৰা হৈছে। একেদৰে মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 1:15 বজালৈ পাঠদান হৈছে। চৰকাৰী বিদ্যালয়ৰ লগতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ক্ষেত্ৰতো এই নিৰ্দেশনা প্ৰযোজ্য হ'ব। একেদৰে শ্ৰীভূমি জিলাৰ প্ৰাথমিক বিদ্যালয়সমূহত পুৱা 7:30 বজাৰ পৰা 11:30 বজালৈ, মাধ্যমিক বিদ্যালয়সমূহত পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 12 বজালৈ আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত পুৱা 12:30 বজালৈ পাঠদানৰ নিৰ্দেশ দিয়া হৈছে। নিৰ্ধাৰিত সময়ৰ পাছত বিশেষ অনুমতি অবিহনে কোনো বিদ্যালয়তে পাঠদান কৰিব নোৱাৰিব বুলিও শ্ৰীভূমিৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জাননী জাৰি কৰিছে। গুপ্তকাশী বিশ্বনাথ ঘাটৰ নদীদ্বীপ উমাতুমণিত আশ্ৰয় লৈ থকা হাতীৰ জাকেটাই নদীদ্বীপটোত বসবাস কৰি থকা লোকসকলৰ মাজত ত্ৰাসৰ সৃষ্টি কৰা বুলি আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বানৰ কবলত পৰাৰ ফলত পোৱালীসহ বনাঞ্চলৰ পৰা ওলাই আহি 60টাতকৈও অধিক বনৰীয়া হাতীয়ে উমাতুমণিত আশ্ৰয় লৈ আছে। নিশাৰ ভাগত হাতীৰ জাকটোৱে জনবসতি অঞ্চলত সোমাবলৈ চেষ্টা কৰাক লৈ স্থানীয় গাঁওবাসী শংকিত হৈ পৰিছে। গঁয়াই, ফটকা ফুটাই, জুই জ্বলাই হাতী খেদিবলৈ চেষ্টা কৰাৰ লগতে হাতীৰ জাকটোক কাজিৰঙালৈ খেদি পঠিয়াবলৈ বন বিভাগক আহ্বান জনাইছে। হাতীৰ জাকটোৱে ইতিমধ্যে কেইবাগৰাকীও লোকৰ চাহ বাগিচাৰ অনিষ্ট কৰাৰ লগতে মন্দিৰৰ ভোগঘৰ ভাঙি পেলোৱা বুলি সংবাদদাতাগৰাকীয়ে জানিবলৈ দিছে। ৰাজ্যৰ প্ৰতিখন জিলাতে কাইলৈ স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণ, 19 জুলাইত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে নাগালেণ্ডৰ মন জিলাত ভূমিস্খলন হোৱা বুলি NESSCৰ প্ৰতিবেদনত প্ৰকাশ আৰু প্ৰচণ্ড গৰমৰ বাবে শ্ৰীভূমি জিলাৰ বিদ্যালয়ৰ পাঠদানৰ সময় সলনি। আমাৰ দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 বজাত শুনিবলৈ পাব। নমস্কাৰ।